এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি কেইবাটাও কাৰ্যসূচী, দুৰ্গা পূজাৰ সময়ত 12,000ৰো অধিক পদত শিক্ষক নিযুক্তি দিয়া হ'ব বুলি শিক্ষামন্ত্ৰীৰ ঘোষণা, সাপে দংশন কৰা লোকৰ জীৱন ৰক্ষাৰ বাবে ৰাজ্যত এণ্টিভেনম প্ৰস্তুত কৰাৰ পৰিকল্পনা, আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত বিশিষ্ট সৰ্পদৰ্শন বিশেষজ্ঞ ডাঃ সুৰজিৎ গিৰিৰ এই মন্তব্য, ছদিনৰ পাছত উত্তৰ পূব সীমান্ত ৰেলৱেৰ বদৰপুৰ লামডিং অংশৰ জাতিংগা লামপুৰ ষ্টেচনৰ মাজেৰে কেইবাখনো ৰেল চলাচলৰ পৰিকল্পনা, আৰু নটিংহামৰ ট্ৰেণ্ট ব্ৰিজত অনুষ্ঠিত 5খনীয়া টি টুৱেণ্টি শৃংখলাৰ প্ৰথমখন খেলত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ 97 ৰাণত জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। এতিয়া বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লক্ষ্যৰে আজি শিৱসাগৰ আৰু ডিব্ৰুগড়লৈ যাব। তেওঁ পোনে পোনে শিৱসাগৰ নগৰৰ ঐতিহাসিক ৰংঘৰত উপস্থিত হৈ ৰংঘৰৰ প্ৰস্তাৱিত অত্যাধুনিক প্ৰকল্পৰ প্ৰস্তুতি সম্পৰ্কে বুজ লোৱাৰ লগতে কৃত্ৰিম বানৰ উৎপত্তি আৰু সমাধান সন্দৰ্ভতো পৰ্যবেক্ষণ কৰিব। ইয়াৰ পাছত তেওঁ ONGCৰ তৈলখাদৰ বিস্ফোৰণ সংঘটিত হোৱা ভটিয়াপাৰালৈ ৰাওনা হ'ব। তেওঁ ভটিয়াপাৰৰ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে আলোচনাত মিলিত হৈ অভাৱ অভিযোগৰ বুজ ল'ব। ইয়াৰ পাছত তেওঁ হাৰমতিগড় আৰু গৌৰীসাগৰৰ 4-লেনযুক্ত পথ সংযোগী নৱনিৰ্মিত দলঙৰ বাবে প্ৰয়োজনীয় পথৰ সমস্যাৰ বুজ ল'ব। তেওঁ 2 কিলোমিটাৰ নিলগৰ শ্ৰীপুৰীয়া ঘাটৰ দিখৌ নদীৰ ঘাটত নিৰ্মাণ কৰা পকী দলং উদ্বোধন কৰিব। ইয়াৰ পাছত তেওঁ ডিব্ৰুগড় জিলাৰ মৰাণত নিৰ্মাণ হৈ থকা বিমানৰ জৰুৰীকালীন অৱতৰণৰ সুবিধা পৰিদৰ্শন কৰিবলৈ ৰাওনা হ'ব। উল্লেখযোগ্য যে মৰাণৰ জাতীয়নি গাঁৱত প্ৰায় 150 কোটি টকা ব্যয় সাপেক্ষ জৰুৰীকালীন অৱতৰণ সুবিধা চমুকৈ ELF নিৰ্মাণ কৰি থকা হৈছে। যুদ্ধ বিমান ৰাফেল, মিগ, তেজছ আদিকে ধৰি সামৰিক বিমান অৱতৰণ আৰু উৰণৰ আৰ্হিৰে এই ELF নিৰ্মাণ কৰা হৈছে। জৰুৰীকালীন সময়ৰ বাদে এই পথটো সাধাৰণ বাহন চলাচলৰ বাবে নিয়মীয়া ঘাইপথ হিচাপে ব্যৱহাৰ কৰা হ'ব। উত্তৰ পূৰ্বাঞ্চলত দেশৰ জৰুৰীকালীন সময়ত প্ৰতিৰক্ষা বৃদ্ধিৰ ক্ষেত্ৰত এই ELFএ আত্মনিৰ্ভৰশীল ভাৰতৰ লগতে শক্তি বৃদ্ধিত অভূতপূৰ্ব অৰিহণা যোগাব বুলি আশা কৰা হৈছে। বিদ্যালয় শিক্ষা বিভাগে শাৰদীয় দুৰ্গা পূজাৰ সময়ত 12,000ৰো অধিক শিক্ষক পদত নিযুক্তি দিব। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই কথা প্ৰকাশ কৰিছে। শিক্ষক পদ পূৰণৰ বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ বাছনি প্ৰক্ৰিয়া চলি আছে। এই অনুসৰি 1 জুলাইৰ পৰা মাধ্যমিক পৰ্যায়ত খালী হৈ থকা 7,588টা শিক্ষক পদ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। ডিব্ৰুগড়, যোৰহাট, কাছাৰ, নগাঁও, কামৰূপ মহানগৰ আৰু বঙাইগাঁও জিলাত নিযুক্ত হ'বলগীয়া এই স্নাতক শিক্ষকৰ পদসমূহ পূৰণৰ বাবে 6টা মণ্ডলত প্ৰাৰ্থীৰ নথিপত্ৰ পৰীক্ষণৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ দ্বাৰা পৰিচালিত হ'বলগীয়া এই বাছনি প্ৰক্ৰিয়া সন্দৰ্ভত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে স্নাতক শিক্ষকৰ বাবে মুঠ 7,588টা পদৰ বাবে আবেদন বিচৰা হৈছিল আৰু এই পদৰ বাবে 6,236গৰাকী প্ৰাৰ্থীৰ আবেদন যোগ্য বিবেচিত হৈছে। বাকী 1,352টা পদৰ বাবে পৰৱৰ্তী সময়ত বিজ্ঞাপন প্ৰকাশ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত খালী হৈ থকা স্নাতকোত্তৰ শিক্ষকৰ 1,487টা পদৰ বাবে নথি পৰীক্ষণ সম্পূৰ্ণ হোৱাৰ পাছতো খালী হৈ ৰবলগীয়া 230টা পদ সন্দৰ্ভত ডাঃ পেগুৱে এই পদসমূহৰ বাবেও শীঘ্ৰে বিজ্ঞাপন প্ৰকাশ কৰা হ'ব বুলি মন্তব্য কৰে। সাপে দংশন কৰা লোকৰ জীৱন ৰক্ষাৰ বাবে ৰাজ্যত এণ্টিভেনম প্ৰস্তুত কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি বিশিষ্ট সৰ্পদৰ্শন বিশেষজ্ঞ ডাঃ সুৰজিৎ গিৰিয়ে প্ৰকাশ কৰিছে। এই পৰিকল্পনা অহা 5-7 বছৰৰ ভিতৰত বাস্তৱায়িত হোৱাৰ সম্ভাৱনা আছে বুলিও তেওঁ উল্লেখ কৰে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগত যোৱা নিশা প্ৰচাৰিত দৃষ্টিপাত অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ এই কথা প্ৰকাশ কৰে।
বিশেষকৈ এণ্টিভেনমবোৰ আমাৰ ইয়াত স্থানীয়ভাৱে উৎপাদন নহয়। আমি জনামতে দক্ষিণ ভাৰতত ইয়াৰ উৎপাদন হয় আৰু বহু আগতেতো বিদেশৰ পৰা আমদানি কৰিব লগা হৈছিল। এই ধৰণৰ এণ্টিভেনম আমাৰ ইয়াতে প্ৰস্তুত কৰাৰ কিবা পৰিকল্পনা হৈছিল?
পৰিকল্পনা হৈছে, আমাৰ মিটিং এখন হৈ গৈছে আৰু আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগতো কথা পাতিছো যে আমাৰ অসমৰ সাপৰ বিহৰ পৰা আমি আমাৰ নিজৰ এণ্টিভেনম প্ৰডাকশ্যনটো আমি গুণা কথা চলাই আছে আৰু তেতিয়া প্ৰবলি আমাক আৰু 5-7 বছৰমান লাগিব এইখিনি নিজৰ এণ্টিভেনম হ'বলৈ।
আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ সৈতে অন্তৰংগ আলাপত ডাঃ গিৰিয়ে সাপে দংশন কৰা লোক এঘণ্টাৰ ভিতৰত চিকিৎসালয়ত উপস্থিত হোৱাটো অতিকে জৰুৰী বুলি প্ৰকাশ কৰে। ৰাজ্যৰ সমূহীয়া চিকিৎসা কেন্দ্ৰসমূহত এণ্টিভেনম উপলভ্য বুলি উল্লেখ কৰাৰ লগতে ডাঃ গিৰিয়ে প্ৰাথমিক চিকিৎসা কেন্দ্ৰবোৰতো এণ্টিভেনম যোগান ধৰাৰ বাবে যুঁজা চলাই থকা হৈছে বুলি কয়। কেন্দ্ৰীয় চৰকাৰৰ এটা প্ৰতিনিধি দলে অলপতে অসম ভ্ৰমণ কৰি সৰ্পদংশনৰ চিকিৎসাৰ ক্ষেত্ৰত থকা ৰাষ্ট্ৰীয় নীতি নিয়মৰ কিছু সাল সলনি ঘটাই ৰাজ্যত চলাই থকাৰ দৰে চিকিৎসা দেশৰ অন্যান্য প্ৰান্তত প্ৰচলন কৰিব পৰা যায় নেকি তাক অনুসন্ধান কৰে বুলিও ডাঃ গিৰিয়ে প্ৰকাশ কৰে। সাপে দংশন কৰা ঠাইখিনি বান্ধিব আৰু ধুব নালাগে বুলি উল্লেখ কৰি ডাঃ গিৰিয়ে ৰোগীক শীঘ্ৰে চিকিৎসালয়লৈ আনিবলৈ সকলোকে আহ্বান জনায়। আজি ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস। পৰিসংখ্যা আৰু অৰ্থনৈতিক পৰিকল্পনাৰ বাটকটীয়া অধ্যাপক প্ৰশান্ত চন্দ্ৰ মহালানবিছৰ জয়ন্তী উপলক্ষে প্ৰতিবছৰে এই দিৱস উদযাপন কৰি অহা হৈছে। এই বৰ্ষত 75 বছৰীয়া ৰাষ্ট্ৰীয় নমুনাজৰী বিষয়বস্তুৰে এই দিৱস উদযাপন কৰা হ'ব। এই দিৱস উপলক্ষে নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী ৰাও ইন্দ্ৰজিৎ সিঙৰ উপস্থিতিত বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। দিৱস উপলক্ষে অসম চৰকাৰৰ পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক কে কে সেনে এইদৰে কয়।
On the auspicious occasion of National Statistics Day today, being the 29th June, I wholeheartedly pay homage to Professor P.C. Mahalanobis, who was born on 29th June 1893, to commemorate his wonderful contribution on the field of statistics. 29th June is celebrated as National Statistics Day all over India. According to him, statistics was to be used for better understanding and reporting of scientific and engineering data and decision making for the welfare of society. He undertook experimental design in agriculture and made important discovery relating to the probable error, which put him close to R.A. Fisher, the great statistician of the world.
অসম প্ৰকাশন পৰিষদে হেমকোষ আৰু চন্দ্ৰকান্ত অভিধান প্ৰকাশ কৰি বিদ্যালয় আৰু মহাবিদ্যালয়ত বিনামূলীয়াকৈ বিতৰণ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সংবাদ মাধ্যমৰ আগত এই কথা ঘোষণা কৰে। তেওঁ কয় যে হেমকোষ অসমৰ বাবে জাতীয় সম্পদ। হেমকোষ এতিয়া কপিৰাইটৰ ভিতৰত নপৰে, সেয়ে যিকোনো ব্যক্তিয়ে হেমকোষ প্ৰকাশ কৰিব পাৰে বুলি তেওঁ কয়। অসম প্ৰকাশন পৰিষদে সেয়ে এতিয়া হেমকোষ অভিধানখন প্ৰকাশৰ দিহা কৰি আছে। হেমকোষৰ লগতে চন্দ্ৰকান্ত অভিধানখনো প্ৰকাশন পৰিষদে প্ৰকাশ কৰিব বুলি তেওঁ কয়। বিত্তমন্ত্ৰী অজন্তা নেওগে অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণৰ ৰূপায়ণ সন্দৰ্ভত কালি গোলাঘাট জিলাত জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত মুখ্যমন্ত্ৰীৰ এটিকলি দুটিপাত আৰু মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা শীৰ্ষক আঁচনিৰ সফল ৰূপায়ণ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। মন্ত্ৰী নেওগে এই কল্যাণকামী আঁচনিসমূহৰ উপযুক্ত আৰু সঠিক হিতাধিকাৰী নিশ্চিতকৰণ সন্দৰ্ভত দায়িত্বশীলভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায়। 42 সংখ্যক যোৰহাট জিলা দিৱস দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হ'ব। জিলাখনৰ সাংস্কৃতিক ঐতিহ্য আৰু কৃতিত্বক উজ্জ্বল কৰি তোলাৰ লক্ষ্যৰে 24 জুনৰ পৰা যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত আৰু সকলো চৰকাৰী বিভাগৰ সহযোগত বিভিন্ন কাৰ্যসূচী অব্যাহত আছে। এই দিৱসৰ লগত সংগতি ৰাখি কাইলৈ আৰু পৰহিলৈ জিলাখনৰ অন্তৰ্গত প্ৰতিখন গাঁও পঞ্চায়তত বিশেষ গাঁওসভা অনুষ্ঠিত হ'ব। সভাসমূহত স্থানীয় জনসাধাৰণৰ মাজত বিভাগীয় আঁচনিসমূহৰ বিষয়ে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে কেইবাটাও শিবিৰ অনুষ্ঠিত কৰাৰ লগতে বিভিন্ন চৰকাৰী পদক্ষেপ আৰু সুবিধা সমূহৰ বিষয়ে জনসাধাৰণক অৱগত কৰা হ'ব। ইপিনে জিলাখনৰ বিভিন্ন বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা আঁচনিসমূহৰ বিষয়ে ৰাইজৰ অভিযোগ থাকিলে গাঁওসভাৰ জৰিয়তে এই অভিযোগসমূহ নিষ্পত্তিৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। প্ৰতিখন গাঁও পঞ্চায়তৰ গাঁওসভাত সকলো বিভাগৰ প্ৰতিনিধিক উপস্থিত থাকিবলৈ জিলা আয়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে। উত্তৰ পূব সীমান্ত ৰেলৱে আজি বদৰপুৰ লামডিং অংশৰ জাতিংগা লামপুৰ ষ্টেচনৰ মাজেৰে কেইবাখনো ৰেল চলাচল কৰোৱাৰ পৰিকল্পনা কৰিছে। প্ৰথম অৱস্থাত মালবাহী ৰেল চলাই ট্ৰেকৰ সবিশেষ পৰীক্ষা কৰাৰ পাছত যাত্ৰীবাহী ৰেল চলোৱা হ'ব। উল্লেখযোগ্য যে এই অঞ্চলটোত ভূমিস্খলনৰ ফলত জমা হৈ থকা শিল আৰু মাটি আঁতৰোৱাৰ কাম সম্পূৰ্ণ কৰাৰ পাছত উত্তৰ পূব সীমান্ত ৰেলৱেই এই ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে। 6 দিনৰ বিৰতিৰ মূৰত এই পাহাৰীয়া লাইনটো পুনৰ কাৰ্যক্ষম হৈ উঠাৰ ফলত কালি পুৱা শিয়ালদহৰ পৰা শিলচৰ কাঞ্চনজংঘা এক্সপ্ৰেছ ৰাওনা হৈছে আৰু আজি এই পাহাৰীয়া ৰেলপথছোৱা অতিক্ৰম কৰাৰ কথা। ৰেলপথছোৱা মুকলি কৰাৰ পাছত এই এলেকাৰ মাজেৰে পাৰ হৈ যাবলগীয়া কাঞ্চনজংঘা এক্সপ্ৰেছ হ'ব প্ৰথমখন যাত্ৰীবাহী ৰেল। যোৱা 23 জুনৰ পৰা ভূমিস্খলনৰ বাবে এই লাইনেৰে সকলো ধৰণৰ ৰেল চলাচল বন্ধ হৈ আছিল। ইয়াৰ ফলত ডিমা হাছাও আৰু বৰাক উপত্যকাৰ লগতে ত্ৰিপুৰা মিজোৰাম মণিপুৰৰ সৈতেও ৰেল যোগাযোগ বিচ্ছিন্ন হৈ আছিল। অৱশ্যে এই পথছোৱাৰে আজিৰ দিনটোত 2 বা 3 ৰেল চলাচল কৰাৰ পৰিৱৰ্তে অধিকাংশ ৰেলৰ যাত্ৰা বাতিল কৰা হৈছে। আজি নিশা 10:40 শিলচৰৰ পৰা ৰঙিয়া অভিমুখে যাত্ৰা কৰিবলগীয়া ৰেলখন কাইলৈ পুৱা 5 বজাত ৰাওনা হ'ব।
আজিৰ পৰা পাহাৰ লাইনত পুনৰ চলিব ৰেল। উত্তৰ পূব সীমান্ত ৰেলৱেৰ এক সূত্ৰই জনোৱা মতে বদৰপুৰ লামডিং অংশৰ জাতিংগা লামপুৰ ষ্টেচনৰ কাষত ৰেলপথত ভূমিস্খলন আৰু শিল আঁতৰোৱাৰ কাম সম্পূৰ্ণ হৈছে। ফলত NF ৰেলৱে কৰ্তৃপক্ষই আজিৰ দিনটোত 2-3 ৰেল চলোৱাৰ পৰিকল্পনা কৰিছে। প্ৰথম অৱস্থাত মালগাড়ী ৰেল চলাই ট্ৰেকৰ অৱস্থা পৰীক্ষা কৰি চলোৱা হ'ব যাত্ৰীবাহী ৰেল। ফলত 6 পিছত পুনৰ কাৰ্যক্ষম হ'বলৈ গৈ আছে পাহাৰীয়া ৰেল লাইনটো। ৰেল লাইন পুনৰুদ্ধাৰ হোৱাৰ পিছত শনিবাৰে পুৱা শিয়ালদাহৰ পৰা সময়মতে ৰাওনা হয় শিলচৰ কাঞ্চনজংঘা এক্সপ্ৰেছ। আজি সময়মতে সেই পাহাৰীয়া ৰেল লাইন অতিক্ৰম কৰিব। ফলস্বৰূপে এই ৰেল লাইন বন্ধ হোৱাৰ পিছত দুৰ্যোগ অঞ্চলৰ মাজেৰে পাৰ হোৱা প্ৰথমখন যাত্ৰীবাহী ৰেল হ'ব কাঞ্চনজংঘা এক্সপ্ৰেছ। মন কৰিবলগীয়া যে যোৱা 23 জাতিংগা লামপুৰ ৰেল ষ্টেচনৰ সমীপত হঠাৎ ভূমিস্খলন সংঘটিত হয়। তেতিয়াৰ পৰা এই ৰেল লাইনত সকলো ধৰণৰ ৰেল চলাচল বন্ধ কৰি দিয়া হয়।
ভাৰতীয় মহিলা ক্ৰিকেট দলে যোৱা নিশা নটিংহামৰ ট্ৰেণ্ট ব্ৰিজত অনুষ্ঠিত 5 টি-20 শৃংখলাৰ প্ৰথমখন খেলত ঘৰুৱা দল ইংলেণ্ডক 97 পৰাস্ত কৰে। ভাৰতে খেলখনত প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 5 উইকেট হেৰুৱাই 210 সংগ্ৰহ কৰে। ভাৰতৰ হৈ স্মৃতি মান্ধানাই 62 বলত 112 কৰে। আন্তঃৰাষ্ট্ৰীয় টি-20 ক্ৰিকেটত এয়া মান্ধানাৰ প্ৰথমটো শতক। হৰলিন দেউলে 43 বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত ইংলেণ্ডে 14 আৰু 5 বলত আটাইকেইটা উইকেট হেৰুৱাই 113 সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। ইংলেণ্ডৰ হৈ নেট চাইবাৰ ব্ৰণ্টে 42 বলত 66 কৰে। ভাৰতৰ শ্ৰীচৰণীয়ে 4 উইকেট দখল কৰে। স্মৃতি মান্ধানাক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া প্ৰণীতা দেৱীৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত চকু ফুৰাও আহক।
আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থকা ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাৰ সৈতে কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তালাপৰ বাতৰিত অসমীয়া প্ৰতিদিন কাকতে মহাকাশৰ পৰা ভাৰতক অতি বৃহৎ দেশি শুক্লা, আমি এদিনত 16 পৃথিৱীক অতিক্ৰম কৰোঁ, দেখো 16 সূৰ্যোদয় 16 সূৰ্যাস্ত শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যৰ অৰ্থনীতি গতিশীল হোৱাৰ লগতে বিত্তীয় শৃংখলা বৰ্তাই ৰখা বুলি ৰাজ্য চৰকাৰে দাবী কৰি আহিছে যদিও চৰকাৰৰ ঋণ মুঠ ঘৰুৱা উৎপাদন অনুপাতে বৃদ্ধি পোৱা বুলি এটা বাতৰি দৈনিক অসম কাকতে অৰ্থনীতিলৈ বৃহৎ প্ৰত্যাহ্বান, অসমৰ মুঠ GDPৰ অনুপাতে ঋণৰ বোজা 26% ওচৰ চাপিছে শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। বিদ্যালয়ত শিক্ষক তথা অন্যান্য কৰ্মচাৰীৰ উপস্থিতি সন্দৰ্ভত মাধ্যমিক শিক্ষা সঞ্চালকৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনাৰ বাতৰিক নিয়মীয়া বাৰ্তা কাকতে 9 পূৰ্বে স্কুললৈ আহিব লাগিব শিক্ষক শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। জলজীৱন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে মন্ত্ৰীগৰাকীৰ হৈ সংবাদ মাধ্যমৰ ওচৰত মুখ্যমন্ত্ৰীয়ে ক্ষমা খোজা বুলি এটা বাতৰি অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আমাৰ অসম কাকতেও একেটা বাতৰিকে সাংবাদিকক ক্ষমা খুজিবলৈ মুখ্যমন্ত্ৰীয়ে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক পৰামৰ্শ দিয়া বুলি বাতৰি প্ৰকাশ কৰিছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে দলটোৰ অভ্যন্তৰত বিভিন্নজনৰ নাম চৰ্চা হোৱাৰ লগতে দলটোৱে অচিৰে এই বিষয়ে ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে মুখ্য বাতৰিৰ স্থান দিছে। গাজাত ইজৰাইলৰ আক্ৰমণত কমেও 60 লোকৰ মৃত্যু হোৱা বুলি এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া হওক পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ প্ৰণীতা। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 36 আৰু সৰ্বনিম্ন তাপমাত্ৰা 26 হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। এয়া হ'ব মন কী বাত অনুষ্ঠানৰ 123 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কত প্ৰচাৰিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি কেইবাটাও কাৰ্যসূচী। দুৰ্গা পূজাৰ সময়ত 12,000 অধিক পদত শিক্ষক নিযুক্তি দিয়া হ'ব বুলি শিক্ষামন্ত্ৰীৰ ঘোষণা। সাপে দংশন কৰা লোকৰ জীৱন ৰক্ষাৰ বাবে ৰাজ্যত এণ্টিভেনম প্ৰস্তুত কৰাৰ পৰিকল্পনা। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত বিশিষ্ট সৰ্পদৰ্শন বিশেষজ্ঞ ডাঃ সুৰজিত গিৰিৰ এই মন্তব্য। 6 পাছত উত্তৰ পূব সীমান্ত ৰেলৱেৰ বদৰপুৰ লামডিং অংশৰ জাতিংগা লামপুৰ ষ্টেচনৰ মাজেৰে আজি কেইবাখনো ৰেল চলাচলৰ পৰিকল্পনা। আৰু নটিংহামৰ ট্ৰেণ্ট ব্ৰিজত অনুষ্ঠিত 5 টি-20 শৃংখলাৰ প্ৰথমখন খেলত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ 97 জয়লাভ। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী বাতৰি দিনৰ 12:05 শুনিবলৈ পাব।